জোনা ভাৱবাদী পুস্তক তিনি অধ্যায়। জোনাই নিনবিত প্ৰচাৰ কৰা। তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যীহোৱাৰ বাক্য জোনাৰ ওচৰলৈ আহিল। তেওঁ ক'লে, তুমি উঠি সেই মহানগৰ নিনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক'বলৈ দিম সেই কথা তাত ঘোষণা কৰিবা। তেতিয়া জোনাই যীহোৱাৰ কথা অনুসাৰে নিনবিলৈ গ'ল। নিনবি এখন অতি ডাঙৰ নগৰ আছিল।
গোটেই নগৰখন ঘূৰিবলৈ তিনিদিনৰ সময় লাগে।
জোনাই সেই নগৰত সোমাই এদিনৰ বাট গ'ল আৰু এই কথা ঘোষণা কৰিলে,
40 দিনৰ পাছত নিনবি ধ্বংস হৈ যাব।
তেতিয়া নিনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে। ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে। শীঘ্ৰে সেই খবৰ গৈ ৰজাৰ কাণত পৰিল।
তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু
গাৰ পৰা ৰাজবস্ত্ৰ হুলুকাই চট কাপোৰ পিন্ধি ছাইত বহিল। তাৰ পাছত তেওঁ নিনবিত তেওঁ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰিলে, মানুহ বা পশু, গৰু বা মেৰ ছাগৰ যাক কোনেও একো বস্ত্ৰৰ আশ্বাদ নলওক, আহাৰ কি পানী নাখাওক। মানুহ আৰু পশু সকলোৱে গাত চট কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰে কাটৰুক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্ৰতাৰ কাৰ্য এৰি দিয়ক। কোনে জানে, হয়তো ঈশ্বৰে তেওঁ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ'ব আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম। পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল তাক তেওঁ নকৰিলে।